إليه مرجعكم جميعا وعد الله حقا إنه يبدأ الخلق ثم يعيده ليجزي الذين آمنوا وعملوا الصالحات بالقسط والذين كفروا لهم شراب من حميم وعذاب أليم بما كانوا يكفرون
তেওঁৰ ওচৰতেই তোমালোক সকলোৰে প্ৰত্যাৱৰ্তন আল্লাহৰ প্ৰতিশ্ৰুতি সত্য নিশ্চয় তেওঁই সৃষ্টিৰ সূচনা কৰিছে তাৰ পিছত তেওঁই সেইটোৰ পুনৰাবৃত্তি ঘটাব যাতে সেইসকল লোকক ইনচাফপূৰ্ণ প্ৰতিফল প্ৰদান কৰিব পাৰে যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে আনহাতে যিসকলে কুফৰি কৰিছে সিহঁতৰ বাবে আছে অত্যন্ত গৰম পানী আৰু অতি কষ্টদায়ক শাস্তি কাৰণ সিহঁতে কুফৰি কৰিছিল